এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। বিজেপিৰ যুৱশক্তি সমাৰোহত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি গুৱাহাটীত উপস্থিত। পাণ্ডু বন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এলিভেটেড কৰিডৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিদৰ্শন। আৰু কাছাৰৰ শ্ৰীকোণাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ বাবে নিৰ্মিত অসম সচিবালয় উদ্বোধন। দুদিনীয়া ভ্ৰমণসূচীৰে কালি অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰাক উপত্যকা তথা উত্তৰ পূব ভাৰতৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে প্ৰধানমন্ত্ৰীয়ে 22,866 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া গুৱাহাটী শিলচৰ হাইস্পীড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই গুৱাহাটী আৰু শিলচৰৰ মাজৰ যাত্ৰাৰ সময় 5 ঘণ্টালৈ হ্ৰাস কৰাৰ লগতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু সামগ্ৰিক উন্নয়নত নতুন গতি আনিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে অনুষ্ঠানত দিয়া ভাষণত এই হাইস্পীড কৰিডৰে বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেইবা দশকজোৰা প্ৰতীক্ষাৰ অন্ত পেলাই এই কৰিডৰে মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা প্ৰকাশ কৰে। এই পদক্ষেপ অসমক দক্ষিণ পূব এছিয়াৰ সৈতে যোগাযোগৰ উপযুক্ত মাধ্যম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে এই অনুষ্ঠানতে প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শিলচৰ নগৰৰ বহু প্ৰতীক্ষিত উৰণ সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষ পাথৰকান্দি কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। শিলচৰৰ অম্বিকাপুৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত আছিল। ইয়াৰ পূৰ্বে কালি ভ্ৰমণৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰত 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত তেওঁ 13,290 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তিৰ প্ৰায় 18,600 কোটি টকা মুকলি কৰে। ইয়াৰ জৰিয়তে অসমৰ 18,59,000 কৃষককে ধৰি দেশৰ 9,32,00,000 কৃষক উপকৃত হ'ব। অসম ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি পশ্চিমবংগলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিছে। কিছু সময় পূৰ্বে মন্ত্ৰীগৰাকী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক আদৰণি জনায়। শ্ৰীশ্বাহে কাইলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত যুৱ শক্তি সমাৰোহত অংশগ্ৰহণ কৰিব। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতাই সমাৰোহৰ প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট আৰু তিনিচুকীয়া কৰ্কট কেন্দ্ৰকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাণ্ডু বন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এলিভেটেড কৰিডৰ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰ্চুৱেল ব্যৱস্থাৰে এই বিকল্প পথছোৱা মুকলি কৰিছিল। 1,080 মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণৰ ফলত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জাহাজ চলাচলৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ব্ৰহ্মপুত্ৰ খননৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে যাত্ৰীৰ ভ্ৰমণ আৰু সামগ্ৰী সৰবৰাহত বিশেষভাৱে সুবিধা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
আগন্তুক দিনত পাণ্ডুৰ পৰ্টৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈ আমদানি ৰপ্তানি যাতে বিভিন্ন সামগ্ৰী সম্ভৱ হয় তাৰ নিমিত্তেও এই পৰ্টটোক যিখিনি আন্তঃগাঁথনি প্ৰয়োজন যোগাযোগৰ সেই সকলোৰে আন্তঃগাঁথনি সম্ভৱ কৰাৰ নিমিত্তে 188 কোটি টকা ব্যয় কৰি এই 1 কিলোমিটাৰতকৈ অধিক এই পথছোৱা নিৰ্মাণ কৰা হৈছে। আৰু আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় জলপথ 2 ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 20খন তেনেধৰণৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে নদীক, আৰু সেই নদীসমূহৰ ক্ষেত্ৰতো যাতে কাৰ্গো ভেচেল, পেছেঞ্জাৰ ভেচেল, ক্ৰুজ ভেচেল 3 প্ৰকাৰৰ ভেচেল ইয়াত যাতে অহা যোৱা কৰিব পাৰে নিশ্চিন্তভাৱে, তাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্যও সম্ভৱ কৰাৰ নিমিত্তে ইতিমধ্যে নেশ্যনেল ড্ৰেজিং প্লাণ্ট অনুসৰি ইয়াত ভাৰতবৰ্ষৰ ড্ৰেজিং কৰ্পৰেচন অব ইণ্ডিয়াক দায়িত্ব দিয়া হৈছে, যাতে আমাৰ জাহাজসমূহ চলাচল কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাছাৰ জিলাৰ শিলচৰৰ সমীপৰ শ্ৰীকোণাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ বাবে নিৰ্মিত অসম সচিবালয় উদ্বোধন কৰে। সচিবালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ওচৰলৈ চৰকাৰৰ ব্যৱস্থা লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ জৰিয়তে প্ৰশাসনক অধিক বিকেন্দ্ৰীকৃত কৰাৰ মানসেৰে ক্ষমতা হস্তান্তৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আমাৰ বৰাক ভেলীৰ কাৰণে এটা অতি আনন্দৰ দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এক্সপ্ৰেছ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। দুই এদিনতে কণ্ট্ৰেক্টৰসকলে আহি কামো আৰম্ভ কৰিব। ইতিমধ্যে টেণ্ডাৰ আদি কাম কমপ্লিট হৈছে। আমাৰ শিলচৰ ফ্লাইঅভাৰৰ ফাউণ্ডেশ্যন কৰিলে, তাতো কণ্ট্ৰেক্টৰ ৰেডি আছে, ইমিডিয়েটলি কাম কৰিব। আমাৰ পাথাৰকান্দিত এগ্ৰিকালচাৰ কলেজৰ কাম আৰম্ভ কৰিলে, তাকো টেণ্ডাৰ কমপ্লিট হৈছে। আমাৰ বৰাক উপত্যকাত আমি অসম ছেক্ৰেটৰিয়েটত এটা এক্সটেনশ্যন কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলো বৰাক উপত্যকাৰ ৰাইজক। আজি আমাৰ আসাম ছেক্ৰেটৰিয়েট বৰাক উপত্যকাত স্থাপন হ'ল। ইয়াত মন্ত্ৰী, প্ৰিন্সিপাল ছেক্ৰেটৰী, চিফ ছেক্ৰেটৰী সকলোৱে বহি কাম কৰিব পাৰিব আৰু বৰাকৰ ৰাইজে দিছপুৰত নোযোৱাকৈয়ে ইয়াতে গোটেইবিলাক সুবিধা পাব পাৰিব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি শিলচৰত বি এছ এফৰ জোৱানসকলক সাক্ষাৎ কৰি তেওঁলোকৰ নিষ্ঠা আৰু অক্লান্ত সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ সৈতে সু সমন্বয় ৰক্ষা কৰি বি এছ এফে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে আৰু ৰাজ্যখনৰ সীমা, ভূমি আৰু পৰিচয় সুৰক্ষিত ৰখাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ দৰগাকোনাৰ মিঠাপানীত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নিৰ্মাণ কৰা সন্মিলন কক্ষ উদ্বোধন কৰে। ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিত এলানি উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা 2025-26 বৰ্ষৰ অধীনত উত্তৰ ধেমাজি পঞ্চায়তৰ মাজগাঁৱৰ পৰা টঙনাপাৰা নেপালীলৈ 1 কোটি টকা ব্যয় সাপেক্ষ পথৰ লগতে মাজগাঁও তিনিআলিৰ পৰা শান্তিপুৰ দৈনিক বজাৰ হৈ আমগুৰি অভিমুখী পথছোৱাৰ আধাৰশিলা স্থাপন কৰে। তেওঁ 2025-26 বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ন নদীৰ পৰা গোহাঁইবাৰী সংযোগী পথটোৰো আধাৰশিলা স্থাপন কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী ডঃ দীপজ্যোতি ৰাজখোৱাক অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি কৃষি বিজ্ঞানীগৰাকীক নিযুক্তি দিয়াৰ পাছত তেওঁ বিশ্ববিদ্যালয়খনত যোগদান কৰে। উল্লেখযোগ্য যে নৱনিযুক্ত উপাচাৰ্য ডঃ ৰাজখোৱাই বিশ্ববিদ্যালয়খনৰ চতুৰ্দশ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰিব। ডঃ ৰাজখোৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি লাভ কৰাৰ পাছত বিশ্ববিদ্যালয়খনতে অধ্যাপক হিচাপে দায়িত্ব পালন কৰিছিল। পাছলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মেঘালয়ৰ উমিয়ামস্থিত গৱেষণা চৌহদৰ প্ৰধান বিজ্ঞানী আৰু মুৰববী তথা প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি নাগালেণ্ডৰ এই কেন্দ্ৰৰো যুটীয়া সঞ্চালক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন সন্মানেৰে সন্মানিত ডঃ ৰাজখোৱাই 196খন গৱেষণা পত্ৰ, 17খন গ্ৰন্থ প্ৰণয়নেৰে কৃষি গৱেষণালৈ বৰঙণি যোগাই আহিছে। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ 11খন চাহ বাগিচাৰ 2931টা পৰিয়ালক ভূমিপট্টা বিতৰণ কৰা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। বিজেপিৰ যুৱ শক্তি সমাৰোহত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি গুৱাহাটীত উপস্থিত। পাণ্ডু বন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এলিভেটেড কৰিডৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিদৰ্শন আৰু কাছাৰৰ শ্ৰীকোণাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ বাবে নিৰ্মিত অসম সচিবালয় উদ্বোধন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।